এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ঋতুস্মিতা তামুলী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন, বিয়লি 5 বজা পৰ্যন্ত 56.68% ভোটদাতাৰ ভোটৰ অধিকাৰ সাব্যস্ত, বিজেপিৰ নেতা ৰাজনাথ সিং, পীয়ুষ গোৱেল, স্মৃতি ইৰাণী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কে এল শৰ্মা, নেশ্যনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লাৰ ৰাজনৈতিক ভাগ্য, ই ভি এমত বন্দী, হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যু ঘটা ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বিদেশ মন্ত্ৰীৰ সন্মানাৰ্থে কাইলৈ দেশজুৰি ৰাষ্ট্ৰীয় শোক ঘোষণা, কাৰ চলচ্চিত্ৰ মহোৎসৱত পাৰ্থ সাৰথি মহন্ত পৰিচালিত লাচিত দ্য ৱাৰিয়ৰ নামৰ চলচ্চিত্ৰখনৰ প্ৰদৰ্শন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে আজি অনুষ্ঠিত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। বিয়লি 5 বজা পৰ্যন্ত 56.68% ভোটদাতাই তেওঁলোকৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে। বিহাৰত 52.35%, জম্মু কাশ্মীৰত প্ৰায় 54.21%, ঝাৰখণ্ডত 61.90%, লাডাখত 67.15%, মহাৰাট্টত 48.66%, ওড়িশাত 60.55%, উত্তৰ প্ৰদেশত 55.80%, পশ্চিমবংগত 73% ভোটদাতাই 5 বজালৈকে ভোটদান কৰে। পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সন্ধিয়া 6 বজাত শান্তিপূৰ্ণভাৱে সামৰণি পৰে। উল্লেখযোগ্য যে পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ 14টা, মহাৰাট্টৰ 13টা, পশ্চিমবংগৰ 7টা, ওড়িশা আৰু বিহাৰৰ 5টাকৈ, ঝাৰখণ্ডৰ 3টা আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ 1টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হয়। এই পৰ্যায়ত 695গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, পীয়ুষ গোৱেল, স্মৃতি ইৰাণী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কে এল শৰ্মা, নেশ্যনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লা আৰু এল জে পিৰ ৰামবিলাস পাছোৱানৰ চিৰাগ পাছোৱান অন্যতম। ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ 94,732টা ভোটগ্ৰহণ কেন্দ্ৰত 9,47,000ৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছিল। এই পৰ্যায়ত 8,95,00,000 ভোটদাতাই ভোটদানৰ সুযোগ লাভ কৰিছিল। ইয়াৰ ভিতৰত 4,69,00,000 পুৰুষ, 4,26,00,000 মহিলা আৰু 5,409গৰাকী তৃতীয় লিংগৰ ভোটদাতা। ইপিনে আজি ওড়িশা বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ বাবে অনুষ্ঠিত নিৰ্বাচনত প্ৰায় 61% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি 5 বজা পৰ্যন্ত তথ্য পোৱা গৈছে। উল্লেখযোগ্য যে এতিয়ালৈকে 23খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 379টা সংসদীয় সমষ্টি নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু প্ৰায় 67% ভোটদাতাই তেওঁলোকৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিছিল। লোকসভা নিৰ্বাচনৰ বাকী থকা 2টা পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ তীৱতৰ হৈ উঠিছে। জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে ৰাজ্যসমূহত ৰাজহুৱা সভা আৰু ৰোড শ্বসমূহত অংশগ্ৰহণ কৰি নিজৰ নিজৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা আৰু পশ্চিমবংগত আজি কেইবাটাও সমদলত অংশ লয়। শ্ৰীমোদীয়ে ওড়িশাৰ আংগুল আৰু কটকত জনসভাত অংশগ্ৰহণ কৰে। নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে এনডিএ চৰকাৰ পুনৰ শাসনলৈ আহিলে ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত বৰ্তমানৰ 2,200 টকাৰ পৰা 3,100 টকালৈ বৃদ্ধি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। শ্ৰীমোদীয়ে কয় যে ওড়িশাত পৰ্যাপ্ত পৰিমাণে প্ৰাকৃতিক সম্পদ থকা স্বত্তেও ৰাজ্যখনৰ জনসাধাৰণ দৰিদ্ৰ হৈ আছে। তেওঁ নবীন পাটনায়ক নেতৃত্বাধীন চৰকাৰক 24 বছৰীয়া শাসনকালত কৃষক আৰু যুৱ প্ৰজন্মৰ কল্যাণৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলিও সমালোচনা কৰে। শ্ৰীমোদীয়ে আজি পুৰীৰ পৰা 2 কিলোমিটাৰ জোৰা এটা ৰোড শ্বত অংশ লয়। ইফালে পশ্চিমবংগৰ প্ৰধানমন্ত্ৰীয়ে ঝাৰগ্ৰাম আৰু তামলুকত জনসভাত অংশ লয়। বিজেপিৰ সভাপতি নবীন পাটনায়কে আজি বিয়লি এটা ৰোড শ্বত অংশ লয়। ইফালে জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে আজি হাৰিয়ানাৰ কৰ্ণাল আৰু হিছাৰত জনসভাত অংশ লয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্যনাথে আজি চণ্ডীগড়ত এটা সমাৱেশক সম্বোধন কৰে। আনহাতে সমাজবাদী পাৰ্টীৰ প্ৰধান অখিলেশ যাদৱে আজি উত্তৰ প্ৰদেশৰ ডুমাৰিয়াগঞ্জ, সন্ত কবীৰনগৰ আৰু বস্তি 3খন ৰাজহুৱা সভাত অংশ লয়। নিজৰ ভাষণত শ্ৰীযাদৱে আই এন ডি আই মিত্ৰজোঁট ক্ষমতালৈ আহিলে 30 লাখ যুৱক যুৱতীক চাকৰিৰ সুবিধা দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। কেন্দ্ৰীয় চৰকাৰে কাইলৈ দেশজুৰি ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। হেলিকপ্তাৰ দুৰ্ঘটনাৰ ফলত মৃত্যু ঘটা ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ ছৈয়দ ইব্ৰাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী আমিৰ আব্দুল্লাহিয়ানৰ প্ৰতি সন্মানাৰ্থে কেন্দ্ৰীয় চৰকাৰে কাইলৈ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে। এই সময়ছোৱাত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব। ইফালে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰীগৰাকীৰ কৰুণ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰত ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই শোকৰ সময়ছোৱাত ইৰাণৰ সৈতে ভাৰত সমভাগী বুলিও মন্তব্য কৰে। আনহাতে ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ খামেনীয়ে দেশখনৰ উপ ৰাষ্ট্ৰপতি মহম্মদ মাহবুদক দেশখনৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিছে। দেশৰ ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যু ঘটাৰ পৰিপ্ৰেক্ষিতত এই তাৎক্ষণিক সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগতে ইৰাণত 5 দিনৰ বাবে ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। দেশখনৰ নীতি অনুসৰি মাহবুদ অন্তৰ্বৰ্তী ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈ থাকিব। আনহাতে 50 দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। বিধি বলবৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱালৰ 14-দিনীয়া ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে আদালতত আবেদন দাখিল কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ অহা 2 জুনত উকলি যাব। সুৰা কেলেংকাৰীৰ গোচৰত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক 1 জুনলৈ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। অহা 2 জুনত তেওঁ পুনৰ আম্মসমৰ্পণ কৰিব লাগিব। ইপিনে কেজৰিৱালৰ জীৱনলৈ ভাবুকি অহাৰ অভিযোগ তুলি দেশৰ নিৰ্বাচন আয়োগলৈ আম আদমী পাৰ্টীৰ বিধায়কসকলে পত্ৰ প্ৰেৰণ কৰিছে। পেটেল নগৰৰ মেট্ ষ্টেচনত ভাবুকি ভৰা বাৰ্তা লাভ কৰা বুলি দলটোৰ বিধায়কসকলে পত্ৰত উল্লেখ কৰে। অংকিত গোৱেল নামৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীক ভাবুকি প্ৰদান কৰাৰ অভিযোগ পত্ৰত উত্থাপন কৰা হয়। ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা বুলিও বিধায়কসকলে পত্ৰত উল্লেখ কৰে। সামাজিক মাধ্যমত কেজৰিৱালৰ ওপৰত হোৱা আক্ৰমণৰ ফটো প্ৰকাশ কৰা হৈছে বুলি বিধায়কসকলে পত্ৰত উল্লেখ কৰে। পত্ৰখনত দলটোৰ বিধায়কসকলে কেজৰিৱালৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিছে বুলিও দাবী উত্থাপন কৰিছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰবীণ খেৰাই আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক লৈ কঠোৰ আৰু অশোভনীয় মন্তব্য কৰা বুলি অভিযোগ তুলি মুখ্যমন্ত্ৰীগৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত নেতাগৰাকীয়ে বিজেপি নেতা তথা মুখ্যমন্ত্ৰী শৰ্মাৰ ৰাজহুৱা অনুষ্ঠানত সংবিধান সন্দৰ্ভত কৰা মন্তব্যই তেওঁক উদ্বিগ্ন কৰি তুলিছে বুলিও উল্লেখ কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে এই পত্ৰখন তেওঁৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য দেশৰ হকে প্ৰাণ আহুতি দিয়া মহান সেনানীসকলৰ বাবে অসন্মানজনক বুলিও মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ দক্ষতা বিকাশৰ দিশত প্ৰতিভাসম্পন্ন যুৱক যুৱতীসকলে অত্যাধুনিক প্ৰশিক্ষণ লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। শেহতীয়াকৈ অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা 2024ত অংশ লৈ ৰাজ্যৰ কেইবাগৰাকীও যুৱক যুৱতীয়ে শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে গৌৰৱ কঢ়িয়াই আনিছে। এই প্ৰতিযোগিতাৰ বিউটি থেৰাপি শাখাত স্বৰ্ণ জয় কৰি প্ৰীতিশা বৰ্মনে ফ্ৰান্সৰ লায়নত হ'বলগীয়া ৱৰ্ল্ড স্কিলছ 2024 শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। একেদৰে নিজৰ নিজৰ দক্ষতা ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি এই প্ৰতিযোগিতাত অসমৰ আন 4গৰাকী যুৱ প্ৰতিভা মেজুস্মিতা দৈপায়ন, যদুমণি আৰু সুশীলা লাকৰাই পদক জয় কৰিবলৈ সমৰ্থ হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে টিকটবিহীনভাৱে যাত্ৰা কৰা যাত্ৰীসকলক চিনাক্ত কৰি প্ৰকৃত যাত্ৰীসকলৰ যাত্ৰা সুচল কৰি তুলিবলৈ চলিত বিত্তীয় বৰ্ষৰ 1 এপ্ৰিলৰ পৰা কালি পৰ্যন্ত অভিযান চলাই 10,65,00,000ৰো অধিক টকা জব্দ কৰিছে। আনহাতে যোৱা বছৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ মাৰ্চ পৰ্যন্ত চলোৱা অভিযানত টিকটবিহীনভাৱে ভ্ৰমণ কৰা যাত্ৰীৰ পৰা 66,27,00,000ৰো অধিক টকা জব্দ কৰা হয়। উত্তৰ পূব সীমান্ত ৰেলৱেৰ লগতে ৰেল যাত্ৰাৰ সময়ত অসুবিধাৰ সন্মুখীন নহবলৈ সকলো যাত্ৰীকে বৈধ পৰিচয় পত্ৰ লগত নিবলৈ আহান জনায়। যাত্ৰীসকলে তেওঁলোকৰ স্মাৰ্টফোনত থকা অসংৰক্ষিত টিকেটিং ছিষ্টেম মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে অসংৰক্ষিত টিকট ক্ৰয় কৰিব পাৰিব বুলিও কোৱা হৈছে। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিখনক ঋতুস্মিতা তালমুৰীৰ পৰা।
কাঁ চলচ্চিত্ৰ মহোৎসৱত এইবাৰ অসমৰ পাৰ্থসাৰথী মহন্তৰ পৰিচালিত লাচিত দ্য ৱাৰিয়ৰ নামৰ চলচ্চিত্ৰখন প্ৰদৰ্শিত হৈছে। 14 মেৰ পৰা চলি থকা এই মহোৎসৱৰ প্ৰতিযোগিতা শাখাৰ বাহিৰেও অন্যান্য শাখাসমূহত ভাৰতীয় চলচ্চিত্ৰ প্ৰদৰ্শিত হৈছে। যোৱা 18 মেত লাচিত দ্য ৱাৰিয়ৰ চলচ্চিত্ৰখন বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰপ্ৰেমীয়ে উপভোগ কৰে। পাৰ্থসাৰথী মহন্তৰ কাহিনী আৰু পৰিচালনা আৰু মীনা মহন্ত তথা ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনাৰে এই চলচ্চিত্ৰখন মহাবীৰ লাচিতৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখন বীৰগৰাকীৰ নৈপুণ্য, অতুলনীয় শৌৰ্য আৰু গভীৰ দেশপ্ৰেমক প্ৰতিফলিত কৰা হৈছে। গোলাঘাট জিলাৰ বোকাখাটত অহা 23 মেৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হ'ব। বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ লক্ষ্যৰে জ্ঞান বিজ্ঞান সমিতি অসমৰ উদ্যোগত এই সমাৰোহৰ আয়োজন কৰা হৈছে। শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক সৃজনীশীলতা, সামূহিক কাম কৰাৰ কৌশল বিকাশ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে এই সমাৰোহৰ আয়োজন কৰা হয়। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই সমাৰোহত অংক, বিজ্ঞান, পৰিৱেশ, জ্যোতিৰ্বিজ্ঞান, গীত মাত আদি আমোদ আৰু খেলৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয়। প্ৰয়াত বিজ্ঞান ডঃ পদ্মশ্ৰী গগৈ আৰু পদ্মশ্ৰী বিৰুৱালা ৰাভা সোঁৱৰণী এই সমাৰোহখনত গ্ৰন্থমেলা আৰু বোকাখাটৰ যুৱ বিজ্ঞানী তথা প্ৰকৃতিপ্ৰেমীসকলৰ কৰ্মৰাজীৰ প্ৰদৰ্শনী আয়োজন কৰা হৈছে। চাৰিটা চিকণ কোণৰ উপৰিও অন্ধবিশ্বাস দূৰীকৰণ সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰিছে। সমাৰোহত শান্তিস্বৰূপ ভাটনগৰ পুৰস্কাৰপ্ৰাপ্ত বিজ্ঞানী বিনয় কুমাৰ শইকীয়াই শিশুসকলৰ সৈতে মত বিনিময় কৰিব। শিশুসকলৰ সাংস্কৃতিক অনুষ্ঠানেৰে অহা 25 মেত এই সমাৰোহৰ অন্ত পৰিব। গুৱাহাটীৰ আগপৰ বৃক্ষ কাৰ্যালয়ত আজি দলৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ লগতে ৰাজ্যৰ বিভিন্ন সংসদীয় সমষ্টিৰ বাবে নিযুক্ত অগপৰ পৰ্যবেক্ষকসকল উপস্থিত থাকে। শেহতীয়া নিৰ্বাচনী কাৰ্যকলাপৰ সৈতে জড়িত বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে বৈঠকত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে তৃণমূল পৰ্যায়ত ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হয়। সংসদীয় সমষ্টি আৰু বিধানসভা সমষ্টিসমূহৰ দায়িত্বত থকা বিষয়াসকলৰ পৰা বৈঠকত প্ৰতিবেদন গ্ৰহণ কৰা হয়। ইয়াৰ লগতে লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফলক লৈও বৈঠকত পৰ্যালোচনা কৰা হয়। ৰাজ্য বিভিন্ন প্ৰান্তত যোৱা নিশা হোৱা ধুমুহা, বৰষুণ আৰু বজ্ৰপাতত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৰাজহুৱা সা সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। ধুমুহাৰ ফলত ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰি পৰাত বিদ্যুৎ সেৱা আৰু যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। নলবাৰীৰ মুখকুচি এলেহি দলৰ শংকৰ আজান পুথিভঁৰালৰ বিস্তৰ ক্ষতিসাধন হয়। লগতে জিলাখনৰ খাৰজৰা আশ্ৰমৰ সন্মুখত গছ উভালি পৰি শতাধিক বাহন আৱদ্ধ হৈ পৰে। বাৰজনীৰ দৌকুচিটো কালি নিশাৰ ভাগত অহা ধুমুহাৰ ফলত গছৰ ডাল ভাঙি বিদ্যুৎ পৰিবাহী খুঁটা উভালি পৰাত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে। আনহাতে পশ্চিম নলবাৰীৰ কেইবা ঠাইতো গছ উভালি পৰাৰ ফলত স্কুল বাছ, ব্যক্তিগত বাহন আদি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে যাতায়াত ব্যৱস্থাতো ব্যাঘাত জন্মিছে। গোৱালপাৰা জিলাৰ দুঠাইত অহা 23 মেৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাভা জনগোষ্ঠীৰ বাইক্ষ উৎসৱ উদযাপন কৰা হ'ব। জোস্মেৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই উৎসৱৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ লোৱা হৈছে। উৎসৱৰ বাবে অঞ্চলটোত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। 200 গৰাকী যুৱক যুৱতীয়ে এই উৎসৱত সমবেত হৈ ছাথাৰ নৃত্য পৰিৱেশন কৰিব। তদুপৰি পৰম্পৰাগত ৰীতি নীতি আৰু মাংগলিক পৰম্পৰাৰে বাইক্ষ পূজা, সন্ধিয়াৰ ভাগত পূজাৰীসকলে জুইৰ ওপৰত কৰা বাৰ্মা কাকাই নৃত্য আৰু বগেদাৰী নৃত্য পৰিৱেশন কৰা হ'ব। গোলাঘাট জিলাৰ নামনিগড়ৰ বিভিন্ন প্ৰান্তত বন্য হস্তীৰ উপদ্ৰৱ অব্যাহত আছে। বুঢ়াগোহাঁই খাটৰ কলিয়নৈ চাহ বাগিচাত হাতীৰ আক্ৰমণত চতুৰ ওৰাং নামৰ এজন লোকৰ মৃত্যু হয়। নিশা শুই থকা অৱস্থাত হাতীয়ে লোকজনক আক্ৰমণ কৰে। নিশাৰ বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিভিন্ন কাৰণত বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীসকলক পুনৰ বিদ্যালয়লৈ প্ৰত্যাৱৰ্তনৰ বাবে মৰিগাঁও জিলাৰ জাগৰোডৰ চিতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পথ আমি পঢ়িমেই, দেশ আমি গঢ়িমেই শীৰ্ষক শ্লোগানেৰে সমবায় সমিতিখনে অভিযানৰ অংশ হিচাপে ইতিমধ্যে 30 গৰাকী শিক্ষাৰ্থীক বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে। বিদ্যুগত গো সেৱাৰ শতবৰ্ষ পদাৰ্পণ কৰাৰ সময়ত চিতাজখলাৰ কৰ্তৃপক্ষই শৈক্ষিক সজাগতা অভিযান আৰম্ভ কৰিছে। মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই আজি শিক্ষাদান শিবিৰটোত আনুষ্ঠানিকভাৱে মুকলি কৰি সমবায় সমিতিৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। কাছাৰ জিলাৰ ফুলৰ তলত কুঁৱাত আবদ্ধ হৈ মৃত্যু হোৱা 3জন লোকৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। মৃত লোককেইজন মনজিৎ দেৱ, প্ৰসেনজিৎ দেৱ আৰু অমিত সেন বুলি চিনাক্ত কৰা হৈছে। কুঁৱাটোত পৰি যোৱা এটা কুকুৰাক উদ্ধাৰ কৰিবলৈ যাওঁতে এই ঘটনাটো সংঘটিত হয়। আইপিএল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথম কোৱালিফায়াৰত খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এই খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত ৰাজস্থান ৰয়েলছে পৰহিলৈ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সৈতে এলিমিনেটৰ যুঁজত অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত 17 পইণ্টেৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ দ্বিতীয় স্থানত থকাৰ বিপৰীতে 19 পইণ্টেৰে কলকাতা নাইট ৰাইডাৰ্ছ প্ৰথম স্থানত আৰু ৰাজস্থান ৰয়েলছ 16 পইণ্টেৰে তৃতীয় স্থানত আছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন। বিয়লি 5 বজা পৰ্যন্ত 56.68% ভোটদাতাৰ ভোটৰ অধিকাৰ সাব্যস্ত। বিজেপিৰ নেতা ৰাজনাথ সিং, পীয়ুষ গোৱেল, স্মৃতি ইৰাণী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কে এল শৰ্মা, নেশ্যনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লাৰ ৰাজনৈতিক ভাগ্য ইভিএমত বন্দী। হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যু ঘটা ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বিদেশ মন্ত্ৰীৰ সন্মানাৰ্থে কাইলৈ দেশজুৰি ৰাষ্ট্ৰীয় শোক ঘোষণা। কাহ চলচ্চিত্ৰ মহোৎসৱত পাৰ্থসাৰথী মহন্ত পৰিচালিত লাচিত দ্য ৱাৰিয়ৰ নামৰ চলচ্চিত্ৰখনৰ প্ৰদৰ্শন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।